এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো দুবৰী কাশ্যপে। ডিমা হাছাও জিলাৰ উমৰাংছোত 300 ফুট দ এটা কয়লা খনি দ্ৰুতগতিত পানী সোমোৱাৰ ফলত আবদ্ধ হৈ পৰা কমেও 9 জন শ্ৰমিকক উদ্ধাৰৰ বাবে নৌসেনাৰ ডুবাৰো নিয়োজিত কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয় যে দলটোৱে কৰা অনুমান অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে। শ্ৰমিকসকলক উদ্ধাৰৰ বাবে বিশাখাপট্টনমৰ পৰা বিমানেৰে অহা উদ্ধাৰকাৰীসকল শীঘ্ৰে সেই স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ঘটনাস্থলীত NDRF আৰু SDRFও অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি আবদ্ধসকলক উদ্ধাৰৰ বাবে সেনাবাহিনীক আহ্বান জনাইছিল। তেওঁ লগতে মন্ত্ৰীসকলক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণৰো নিৰ্দেশ দিছিল। জানিব পৰা মতে উমৰাংছোৰ 19 নম্বৰ কয়লাখনিত কালি পুৱা কয়লা খননৰ বাবে গৈ শ্ৰমিককেইজন আবদ্ধ হৈ পৰে। শ্ৰমিকৰ দলটো খনিটোত প্ৰৱেশ কৰাৰ পাছতে পানী সোমাই যোৱাৰ ফলত আবদ্ধ হৈ পৰা এই লোকসকলক উদ্ধাৰৰ বাবে ততালিকে স্থানীয় লোক আৰু আৰক্ষীয়ে চেষ্টা চলায় যদিও সফলতা লাভ কৰিবলৈ সমৰ্থ নহল। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে অভিযন্তা ডুবাৰু আৰু অন্য প্ৰশিক্ষিত লোকৰ লগতে প্ৰয়োজনীয় সামগ্ৰীসহ সেনাবাহিনীয়ে অভিযান আৰম্ভ কৰে। এই অবৈধ খনিটো গুৱাহাটীৰ পৰা প্ৰায় 250 কিলোমিটাৰ দূৰত্বৰ মেঘালয় সীমান্তৰ উমৰাংছোত আছে। উল্লেখযোগ্য যে 2014 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত এনেধৰণৰ অবৈধ কয়লা খনন অব্যাহত আছে আৰু কেইবাগৰাকী লোকে ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে। ৰাজ্যত কালি আৰম্ভ হোৱা চলিত বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। 11খন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বহুমূল্যায়ন কৰা হ'ব। 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত হ'বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰিছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ 139খন বিদ্যালয়ৰ 19,285গৰাকী শিক্ষাৰ্থীৰ এই পৰ্যায়ত বহিমূল্যায়ন কৰা হৈছে। কালি কাৰ্যসূচীৰ প্ৰথম দিনা শিক্ষাৰ্থীসকলৰ স্বমূল্যায়ন কৰা হৈছিল। জিলাখনত গুণোৎসৱৰ বাবে ৰাজ্য চৰকাৰৰ 6গৰাকী জ্যেষ্ঠ বিষয়াক বহিমূল্যায়ক হিচাপে নিযুক্তি দিয়া হৈছে। কোকৰাঝাৰ জিলাতো আজি গুণোৎসৱৰ বহিমূল্যায়ন কৰা হৈছে। কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে আজি কোকৰাঝাৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়ৰ এই কাৰ্যসূচীত অংশ লয়। শিৱসাগৰ জিলাতো 1,241খন শিক্ষানুষ্ঠানৰ 70,000ৰো অধিক ছাত্ৰ ছাত্ৰী সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। আজি পুৱা প্ৰায় 6:37 এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিস্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় 280 কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 7.1 বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লোবোচুৰ পৰা 93 কিলোমিটাৰ নিলগলৈ এই ভূমিকম্পৰ প্ৰবল জোকাৰণি অনুভূত হয়। ভাৰতৰ অন্যান্য স্থানৰ লগতে অসমতো আজি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে এতিয়ালৈকে এই ভূমিকম্পৰ ক্ষয় ক্ষতি সম্পৰ্কে কোনো তথ্য পোৱা হোৱা নাই। উল্লেখযোগ্য যে 2015 চনৰ এপ্ৰিলত নেপালত হোৱা 7.8 প্ৰবলৰ প্ৰচণ্ড ভূমিকম্পত প্ৰায় 9,000 লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 20,000তকৈ অধিক লোক আহত হৈছিল। মধ্যপ্ৰদেশৰ ভূপালত কালি সামৰণিৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলক প্ৰতিনিধিত্ব কৰা শিশু বিজ্ঞানী তিতিক্ষা শইকীয়াৰ প্ৰকল্পটো দেশৰ অন্যতম 20টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত এই বিষয়ে প্ৰকাশ কৰে। তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী তিতিক্ষাৰ সৈতে শিশু বিজ্ঞানী লয়নাশ্ৰী শইকীয়া আৰু প্ৰকল্পৰ পৰামৰ্শদাতা নীতিশ হাজৰিকাকো মন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সমাৰোহত অসমৰ 23জনীয়া শিশু বিজ্ঞানীৰ দল এটা অংশগ্ৰহণ কৰিছিল। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। 27 ডিচেম্বৰৰ পৰা 12 দিনীয়াকৈ অনুষ্ঠিত এই গ্ৰন্থমেলাৰ পাকৰিত আজিও পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। আজি অন্তিম দিনা বিয়লি হ'বলগীয়া সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিয়াই সভাপতিৰূপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ডঃ সচিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীকপাল মহন্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ বাকৰিত কালি উপন্যাস সাহিত্য, তত্ত্বশৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনা চক্ৰৰ আঁত ধৰে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক লেখক ডঃ জয়ন্ত মাধৱ বৰাই উপন্যাসক মানুহৰ জীৱনক পৰিপূৰ্ণভাৱে স্বীকৃতি কৰিব পৰা এটা মাধ্যম বুলি উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব। ধন্যবাদ।